ইয়া আকাশবাণী বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি পুনৰ আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰ চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত মুঠ 21টা কিস্তিৰ জৰিয়তে 4,00,000 কোটিৰো অধিক টকা মোকলাই দিছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত চৰকাৰে বৰ্তমানলৈকে 14,771 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে। ভাৰতে মেলবৰ্ণৰ অষ্ট্ৰেলিয়াৰ ইণ্ডিয়ান কমিউনিটি চেণ্টাৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি অচিনাক্ত ব্যক্তিয়ে লণ্ডভণ্ড কৰা কাৰ্যত গৰিহণা দিছে। আৰু ICC 19 বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ইংলেণ্ডে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 278 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ ঘনশ্যাম তিৱাৰী কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে। তেওঁ কয় যে দেশত বৰ্তমানলৈকে 25 কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে আৰু 95 কোটি লোকক সামাজিক সুৰক্ষাৰ আওতালৈ অনা হৈছে। কংগ্ৰেছ সাংসদ ৰজনী অশোকৰা পাটিলে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত দেশৰ বাস্তৱিক স্থিতি প্ৰতিফলিত হোৱা নাই, গোলকীয় পৰ্যায়ত ভাৰতৰ জনমৰি আয় কম বুলিও তেওঁ দাবী কৰে। শ্ৰীমতী পাটিলে কয় যে দেশত ৰপ্তানি হ্ৰাস পাইছে আৰু কৰ্ম সংস্থাপনহীনতাৰ হাৰ বৃদ্ধি পাইছে। YSRCPৰ সাংসদ গুল্লা বাবুৰৈ আলোচনাত ভাগ লৈ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। এই সাফল্যই বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰিব বুলিও তেওঁ মন্তব্য কৰে। সাংসদগৰাকীয়ে কয় যে দুখীয়া জনসাধাৰণৰ বাবে 5 কোটি পকীঘৰ নিৰ্মাণ কৰা হৈছে আৰু 12 কোটি লোকক নলযোগে পানী যোগানৰ সংযোগ দিয়া হৈছে। আলোচনাত ভাগ লৈ শিৱসেনাৰ নেতা মিলিন মুৰলী দেউৰাই কয় যে দেশৰ অৰ্থব্যৱস্থাই বছৰি 7% হাৰত বিকাশ লাভ কৰিছে আৰু গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। সম্প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশসমূহ ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰিবলৈ আগ্ৰহী হৈ উঠা বুলি তেওঁ মন্তব্য কৰে। নেশ্যনেল কনফাৰেন্স দলৰ জি এছ অবেৰয়ে কয় যে ৰাষ্ট্ৰপতিয়ে নিজৰ ভাষণত যুক্তৰাষ্ট্ৰবাদ আৰু সহযোগিতামূলক শাসন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। জম্মু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ বাবে দাবী জনাই সাংসদগৰাকীয়ে কয় যে জম্মু কাশ্মীৰ ৰাজ্যৰ পৰা কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰা দেশৰ একমাত্ৰ অঞ্চল। বিজেপিৰ সুভাশিষ খুণ্টিয়ে আলোচনাত ভাগ লৈ কয় যে উৰিষ্যাৰ ভালেমান অঞ্চল এতিয়াও ৰেলসেৱাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ লগতে ৰাজ্যখনত বাধ্যত পৰি ধান বিক্ৰী কৰা ঘটনাৰ বিষয়েও উল্লেখ কৰে। উৰিষ্যাক বছৰ বছৰ ধৰি কয়লাৰ ৰয়েলটিৰ উচিত সংশোধনৰ পৰা বঞ্চিত কৰি ৰখা বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত মুঠ 21টা কিস্তিৰ জৰিয়তে 4,00,000 কোটিৰো অধিক টকা মোকলাই দিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কৃষি ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে খেতি মাটি থকা কৃষকসকলৰ বিত্তীয় আৱশ্যকতা পূৰণত সহায়ক হোৱাকৈ 2019 চনত এই আঁচনিখন মুকলি কৰা হৈছে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিবছৰে খেতিয়কসকলৰ বেংক একাউণ্টলৈ 3টা কিস্তিত 6,000 টকাকৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। আঁচনিখনৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক যোগ্য হিতাধিকাৰীসকলক চিনাক্ত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত চৰকাৰে বৰ্তমানলৈকে 14,771 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে। নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নায়কে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। দেশৰ আৱাসিক উপভোক্তাসকলে ঘৰৰ মুধচত সৌৰ বিদ্যুৎ প্ৰণালী স্থাপনৰ বাবে এই আঁচনিৰ উপকাৰ গ্ৰহণ কৰিব পাৰে। শ্ৰীনায়কে কয় যে 2024 চনৰ ফেব্ৰুৱাৰীত আঁচনিখন মুকলি কৰাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ 20,85,000 সৌৰ প্ৰণালী স্থাপন কৰা হৈছে আৰু ইয়াৰ পৰা 26 লাখৰো অধিক পৰিয়াল উপকৃত হৈছে। অনুমান অনুসৰি 1 কোটি বাসগৃহত সৌৰ প্ৰণালী স্থাপন কৰিব পাৰিলে 1,00,000 কোটি ইউনিট নবীকৰণযোগ্য শক্তি উৎপাদন কৰিব পৰা যাব আৰু ইয়াৰ ফলত কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন 72 কোটি টন হ্ৰাস পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে পৰীক্ষা পে চৰ্চা কাৰ্যসূচী চাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যুৱক যুৱতীসকলৰ সৈতে কৰা এই মত বিনিময়ে তেওঁক সতেজ কৰি তুলিছে। তেওঁ শিক্ষাৰ্থীসকলক দুশ্চিন্তামুক্ত হৈ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ, প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে ব্যৱহাৰিক পন্থা অৱলম্বন কৰিবলৈ, ভাৰসাম্য বৰ্তাই ৰাখিবলৈ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। চলিত বৰ্ষত গুৱাহাটী, দেৱমোগ্ৰা, কয়ম্বটুৰ, ৰায়পুৰ আৰু নতুন দিল্লীৰ লোককল্যাণ মাৰ্গত পৰীক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ ৰোভিলেত থকা অষ্ট্ৰেলিয়ান ইণ্ডিয়ান কমিউনিটি চেণ্টাৰত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি অচিনাক্ত ব্যক্তিয়ে লণ্ডভণ্ড কৰা আৰু আঁতৰাই পেলোৱা কাৰ্যত ভাৰতে গৰিহণা দিছে। এই সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰঞ্জু জয়ছৱালে কয় যে নতুন দিল্লী মহলে বিষয়টো অষ্ট্ৰেলিয়াৰ কৰ্তৃপক্ষৰ আগত উত্থাপন কৰিছে। তেওঁ লগতে কয় যে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো পুনৰুদ্ধাৰ কৰিবলৈ আৰু দুৰ্বৃত্তকেইজনক দোষী সাব্যস্ত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়াক ভাৰতে আহ্বান জনাইছে। ভূটানৰ শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্ৰী লয়েনপ' জেম শ্বেৰিঙে আজি নতুন দিল্লীত শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কক সাক্ষাৎ কৰে। এই বৈঠকত দুয়োখন দেশৰ মাজত শক্তিখণ্ডত থকা দীৰ্ঘদিনীয়া সহযোগিতা অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা হয়। শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত দুয়োপক্ষই 1020 মেগাৱাট উৎপাদনক্ষম পুনাটছাটছু জলবিদ্যুৎ প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ত বিদ্যুৎ উৎপাদন ব্যৱসায়িক সবলতাৰ অনুকূল কৰি তোলাৰ বিষয়টো লৈ আলোচনা কৰা হয়। বৈঠকত পুনাটছাটছু দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথম পৰ্যায়ত শীঘ্ৰে বিদ্যুৎ উৎপাদন আৰম্ভ কৰাক লৈ আলোচনা কৰা হয়। মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে যুৱক যুৱতীসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে নিচামুক্ত ভাৰত অভিযানৰ অধীনত 25 কোটিৰো অধিক জনসাধাৰণৰ সৈতে যোগাযোগ কৰা হৈছে বুলি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত শ্ৰীকুমাৰে কয় যে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে যুৱক যুৱতীসকলৰ মাজত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বৰ্ধিত ঘটনালৈ চাই সজাগতা সৃষ্টিৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ কয় যে মন্ত্ৰালয়ে নিচাৰ আসক্তিৰ পৰা মুক্ত হ'ব বিচৰাসকলক প্ৰাথমিক নিদান আৰু আনুষংগিক সেৱা প্ৰদানৰ উদ্দেশ্যে 1446 নম্বৰ এটা বিনামূলীয়া হেল্পলাইন নম্বৰ মুকলি কৰিছে। তেওঁ কয় যে 2020 এনে সমস্যাৰ দ্বাৰা জৰ্জৰিত 272 জিলাত সজাগতা অভিযান চলোৱা হয় আৰু 2023 এই অভিযান দেশৰ সকলো জিলালৈ সম্প্ৰসাৰিত কৰা হয়। ভাৰত আৰু তানজানিয়াই যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ চতুৰ্থ সংস্কৰণৰ বৈঠকৰ সময়ত সামৰিক প্ৰশিক্ষণ, সামুদ্ৰিক সুৰক্ষা আৰু প্ৰতিৰক্ষা উদ্যোগৰ সহযোগিতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। জাঞ্জিবাৰত অনুষ্ঠিত দুদিনীয়া বৈঠকখনৰ সহ অধ্যক্ষতা কৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ যুটীয়া সচিব অমিতাভ প্ৰসাদে। বৈঠকৰ সময়ত দুয়োপক্ষই সন্ত্ৰাসবাদ বিৰোধী, শান্তিৰক্ষা প্ৰশিক্ষণ আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে ইলেক্ট্ৰনিক যুদ্ধ, চাইবাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি নিৰ্দিষ্ট ক্ষেত্ৰত প্ৰশিক্ষণৰ দৰে নতুন ক্ষেত্ৰসমূহো আলোচনা কৰে। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন বিদেশ সচিব হৰ্ষবৰ্ধন শৃংলাই ভাৰত মাৰ্কিং বাণিজ্য চুক্তিক আদৰণি জনাই ইয়াক এক ঐতিহাসিক চুক্তি বুলি অভিহিত কৰিছে। সংসদ চৌধৰ বাহিৰত আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশৃংলাই কয় যে এই চুক্তিয়ে ভাৰতক ইয়াৰ প্ৰতিযোগী দেশ যেনে চীন, ভিয়েটনাম, বাংলাদেশ, ইণ্ডোনেছিয়া, পাকিস্তানতকৈ সুবিধাজনক স্থিতিত উপনীত কৰাইছে। তেওঁ লগতে কয় যে দেশৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ, কৃষক, শ্ৰমিক, শ্ৰমভিত্তিক উদ্যোগ আৰু দেশ বাহিৰ বাহে এক ভাল চুক্তি। ICC 19 অনুৰ্ধ এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ইংলেণ্ডে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 278 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰথমে বেধৰি নিৰ্ধাৰিত 50 ইংলেণ্ডে 7 উইকেট হেৰুৱাই 277 সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহাৰ পৰলৈকে অষ্ট্ৰেলিয়াই 24 আৰু 2 বলত 2 উইকেট হেৰুৱাই 109 সংগ্ৰহ কৰিছে। দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ হাৰাৰে ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ভাৰতীয় দলটো এই পৰ্যন্ত অপৰাজিত হৈ আছে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বড়োদৰাৰ কটাম্বীৰ বিশেষ ষ্টেডিয়ামত সন্ধিয়া 7:30 খেলখন আৰম্ভ হ'ব। এই খেলখনত বিজয়ী দলটো অহা বৃহস্পতিবাৰে হ'বলগীয়া ফাইনেল খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ ডঃ কৰ্ণী সিং শ্বুটিং ৰেঞ্জত এছিয়ান ৰাইফেল এণ্ড পিষ্টল শ্বুটিং চেম্পিয়নশ্বিপ চলি আছে। এই প্ৰতিযোগিতাৰ বাবে আয়োজক দেশ ভাৰতে 118 শ্বুটাৰৰে সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছে আৰু 35 খেলুৱৈৰে কাজাখাস্তান দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে অংশগ্ৰহণ কৰিছে। 14 ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া প্ৰতিযোগিতাত 17 দেশৰ শ্বুটাৰসকলে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান প্ৰতিযোগিতা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আজি পুনৰ আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত মুঠ 21 কিস্তিৰ জৰিয়তে 4,00,000 কোটিৰো অধিক টকা মোকলাই দিছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত চৰকাৰে বৰ্তমানলৈকে 14,771 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে। ভাৰতে মেলবৰ্ণৰ অষ্ট্ৰেলিয়ান ইণ্ডিয়ান কমিউনিটি চেণ্টাৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি অচিনাক্ত ব্যক্তিয়ে লণ্ডভণ্ড কৰা কাৰ্যত গৰিহণা দিছে। আৰু ICC 19 অনুৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত ইংলেণ্ডে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 278 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হ'ব। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।